এফিচিয়া পত্ৰ 5 অধ্যায় 15 জীৱন যাপন কৰা। এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক। খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবদ্য আৰু বলিস্বৰূপে নিজকে শুধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক। আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অহুচী কৰ্ম আৰু লোভ নাথাকক, সেইবোৰৰ বিষয়ে কথা বাৰ্তাও নহওক। ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত। আপোনালোকৰ কথা বাৰ্তা মাত্ৰ ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লীলতা, নিৰ্বোধ বলকণি, নিম্নমানৰ ৰসৈক্যতা আপোনালোকৰ মাজত নহওক। আপোনালোকে নিশ্চয় জানে যে যিসকলে ব্যভিচাৰ কৰে বা যিসকল অহুচী আৰু লোভীয়া, যিসকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই। অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব, কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তানসকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। গতিকে আপোনালোক তেওঁলোকৰ সহভাগী নহব, কিয়নো পূৰ্বতে আপোনালোক যদিও আন্ধাৰত আছিল, কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তানসকলৰ দৰে জীৱন যাপন কৰক, কাৰণ সকলো মংগলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল। ইয়াৰ দ্বাৰাই আপোনালোকে প্ৰভুৰ সন্তোষজনক কি সেই বিষয়ে বিবেচনা কৰি নিৰ্ণয় কৰিব পাৰিব। আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহ'ব, বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক, কিয়নো তেওঁলোকে গুপুতে যি যি কৰে সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়। পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়, কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেইবাৰে কোৱা হৈছে, সেই টোপনীয়াজন সাৰ পোৱা আৰু মৃত লোকসকলৰ মাজৰ পৰা উঠা, তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব। এতেকে কিদৰে জীৱন যাপন কৰিছে তালৈ সাৱধানে দৃষ্টি কৰক। অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক। সুসময়ক কিনি ল'ব, কিয়নো এই কাল মন্দ। এই হেতুকে আপোনালোক নিৰ্বোধ নহ'ব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক। দ্ৰাক্ষাৰসেৰে মতলীয়া নহ'ব, কিয়নো তাত নষ্টামি আছে, কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক। ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্ৰশংসা কৰক। সদায় আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বহিবুত হওক। স্বামী ভাৰ্যাৰ কাৰণে শিক্ষা। হে ভাৰ্যাসকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বহিবুত হওক, কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূলস্বৰূপ হৈছে। মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বহিভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যাসকলো নিজ নিজ স্বামীৰ বহিভূত হওক। হে পুৰুষসকল, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শুধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক। মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্থানত ধুই শুচি কৰিলে। তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা সোঁতোৰাৰ পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলংকৰূপে উপস্থিত কৰিব পাৰে। সেইদৰে স্বামীসকলে নিজ নিজ ভাৰ্যাক নিজ নিজ হৰিৰ বুলি প্ৰেম কৰা উচিত। যিজনে নিজ ভাৰ্যাক প্ৰেম কৰে তেওঁ নিজকেই প্ৰেম কৰে, কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে, কিন্তু পৰিপুষ্ট কি তাৰ যত্ন লয়। সেইদৰে খ্ৰীষ্টইও মণ্ডলীক ভাল পায়, কাৰণ আমি তেওঁৰ শৰীৰৰ অংগ প্ৰত্যংগ। এইকাৰণে মানুহে নিজৰ পিতৃ মাতৃক এৰি নিজ তিৰোতাত আসক্ত হ'ব আৰু তাতে দুয়ো এক দেশ হ'ব। ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছো। যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভাৰ্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।